এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গোলকীয় অনিশ্চয়তাৰ সময়ছোৱাত পাৰস্পৰিক সহযোগিতাই বহনক্ষম ভৱিষ্যত গঢ়াত সহায়ক হ'ব বুলি ভাৰত আৰু ছুইডেন সহমতত উপনীত হৈছে। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা কুকুৰৰ টীকাকৰণ বা বন্ধকৰণৰ পাছত পুনৰ মুকলি নকৰিবলৈ দিয়া নিৰ্দেশ বাহাল ৰাখিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আফগানিস্তানৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত বি চি চি আইৰ গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। গোলকীয় অনিশ্চয়তাৰ সময়ছোৱাত পাৰস্পৰিক সহযোগিতাই সমৃদ্ধি আৰু বহনক্ষম ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি ভাৰত আৰু ছুইডেন সহমতত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনে লিখা এটা নিবন্ধত এই বিষয়ে উল্লেখ কৰা হৈছে। বৰ্ধিত ভূ ৰাজনৈতিক অনিশ্চয়তা, ইন্ধনৰ সংকট আৰু অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ মাজত সমগ্ৰ বিশ্বই পাৰস্পৰিক অংশীদাৰিত্ব শক্তিশালী কৰা নাইবা সংকীৰ্ণ ৰাষ্ট্ৰীয় দৃষ্টিভংগী গ্ৰহণ কৰি পিছুৱাই থকা এই দুটাৰ এটা বিকল্প গ্ৰহণ কৰিব লাগিব বুলি নিবন্ধটোত কোৱা হৈছে। যুটীয়াভাৱে লিখা এই নিবন্ধত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ 80 সংখ্যক বাৰ্ষিকী উদযাপনৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বহুপাক্ষিকতাৰ বিষয়সমূহ অধিক প্ৰাসংগিক হৈ উঠিছে। তেওঁলোকে কয় যে গোলকীয় প্ৰশাসনীয় সংস্থাসমূহৰ সংস্কাৰ সাধন কৰাটো সম্প্ৰতি এৰাব নোৱাৰা বিষয় হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় আইন আৰু সাৰ্বভৌম সমতাৰ নীতিভিত্তিক আন্তৰ্জাতিক ব্যৱস্থাই কেইবা দশক ধৰি সুস্থিৰতা আৰু উন্নয়নৰ ক্ষেত্ৰত সহায় কৰি আহিছে বুলি দুয়োগৰাকী নেতাই মত প্ৰকাশ কৰে। নিবন্ধটোত নেতা দুগৰাকীয়ে বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈ গ্ল'বেল ছাউথৰ শক্তিশালী কণ্ঠ হোৱাৰ ক্ষেত্ৰত ভাৰতৰ দুটা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ ভিতৰত 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগী আৰু 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যৰ কথা অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত আৰু ছুইডেনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক 2030 চনৰ ভিতৰত অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে ইটালীৰ ৰোমত উপস্থিত হ'ব। দ্বিপাক্ষিক বাণিজ্যিক সহযোগিতা, বিনিয়োগ আৰু প্ৰযুক্তিগত উদ্ভাৱন শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকী ইটালীলৈ যাব। প্ৰধানমন্ত্ৰীগৰাকীৰ এই আগমনৰ বতৰাই ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজতেই নহয় স্থানীয় ইটালিয়ানসকলৰ মাজতো উৎসাহ উদ্দীপনা দেখা গৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰতীয় ব্যৱসায়ীসকললৈ সুযোগ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰমনাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমানবন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকলক অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিয়ে। ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জীৱ জন্তু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন, জলাতংক বিৰোধী টীকাকৰণ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে বিপজ্জনক বা উন্মাদ কুকুৰৰ ইউথেনছিয়াকে ধৰি আইনগতভাৱে অনুমোদিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বৰ্ডৰ ভৱিষ্যৎ কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰও মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
आज ब्रह्मपुत्र बोर्ड का जो 14th जो रिव्यू मीटिंग हुई है ये हमारे लिए एक सुनहरा मौका है क्योंकि ब्रह्मपुत्र बोर्ड के जरिए अगले दिनों में हमारे जो रिवर सिस्टम है ब्रह्मपुत्र बराक अदर नॉर्थ ईस्टर्न रीजन में उसको सही कैसे उपयोग किया जाए और मोड ऑफ ट्रांसपोर्टेशन से लेकर वाटर के जरिए अपने विकास की सिलसिले में हम कैसे एकत्रित होकर सही परियोजना प्रस्तुत करके हम आगे बढ़े इस सिलसिले में आज डिटेल में बात हो रहा है। मुझे बहुत अच्छा लगा क्योंकि हमारे सी आर पटेल साहब हमारे जल शक्ति मंत्री बहुत सफल मंत्री काबिल मंत्री है उन्होंने ये आयोजन की है मैं उसको विशेष रूप से धन्यवाद देना चाहता हूँ और सारे नॉर्थ के जितना भी मंत्री ने आज यहाँ भाग ली है सबको मैं धन्यवाद देना चाहता हूँ। हम नॉर्थ इज पर्टिकुलरली अंडर द डायनेमिक लीडरशिप ऑफ ऑनरेबल प्राइम मिनिस्टर द लास्ट 12 इयर्स व्हाटएवर गुड स्टोरी हैज बिकम ए पॉसिबल सो इट इज ओनली हैपनिंग बिकॉज ऑफ द ऑनरेबल प्राइम मिनिस्टर अनटायरिंग एफर्ट दिस लव एंड अफेक्शन टू पीपल ऑफ नॉर्थ ईस्ट ही हैज ऑलवेज बीन सपोर्टिंग अस for our speedy growth that is why we are sincerely thankful to honorable prime minister narendra modi ji
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডক্টৰ লাল ৰুজামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া ভোটদাতাৰ পঞ্জীয়ন বিষয়া সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে কালি এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে এই কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে এজনো যোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। তেওঁ লগতে বি এল অ'সকলক এই সংশোধনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হ'বলৈ তেওঁলোকক আহ্বান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিঃৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত কালি মুখ্যমন্ত্ৰী লালডু ডুৱামাৰ অধ্যক্ষত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিঃৰাজ্যৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাৰ্মিট উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ জগদলপুৰত কেন্দ্ৰীয় মাণ্ডলিক পৰিষদৰ 26 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলে অংশ লৈছে। তদুপৰি কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, 4খন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান, শীৰ্ষ প্ৰশাসনিক বিষয়া আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে বৈঠকত অংশ লৈছে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত এই বৈঠকখন আৰম্ভ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গোলকীয় অনিশ্চয়তাৰ সময়ছোৱাত পাৰস্পৰিক সহযোগিতাই বহনক্ষম ভৱিষ্যত গঢ়াত সহায়ক হ'ব বুলি ভাৰত আৰু ছুইডেন সহমতত উপনীত হৈছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ 4th বৈঠক অনুষ্ঠিত হয়। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আফগানিস্তানৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত BCCIৰ গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।